Akakbani. Battery khoite mojintirani deka. Etiar ghai ghai battery khumuhul. Pradhan Mantri Narendra Modi aaje dinor 11 bajat Akakbani man ki baat onusthanor joriyote dekh bidekhor janohadaranor agot nijor monor bhab byakto koribo. Pradhan Mantri aaje notun Dillit onusthito mukhya sachibokolor rashtriya sammelonot adhyakshota koribo. Kendriya grihamantri Amit Shahe kailoi ahomor oitihik botodroba prokolpo udbodhon koribo. কংগ্ৰেছে একমাত্ৰ নিৰ্বাচনী লাভালাভৰ বাবে ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিতকৰণ আইন 2025ত মহাত্মা গান্ধীৰ নাম অন্তৰ্ভুক্ত কৰিছিল বুলি কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে মন্তব্য কৰিছে আৰু বিচিচিআইয়ে পুৰুষৰ 19 বছৰ অনুৰ্ধ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ বাবে 15 জনীয়া দল ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাব ব্যক্ত কৰিব এয়া হ'ব অনুষ্ঠানটোৰ 129 সংখ্যক খণ্ড এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট এআৰ নিউজ আৰু নিউজ অন এআইআৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত অনুষ্ঠিত মুখ্য সচিবসকলৰ ৰাষ্ট্ৰীয় সন্মিলনত অধ্যক্ষতা কৰিব শ্ৰীমোদীয়ে কালি এই সন্মিলনৰ এখন বৈঠকত অধ্যক্ষতা কৰিছিল সামাজিক মাধ্যমৰ এটা পষ্টত শ্ৰীমোদীয়ে কয় যে সন্মিলনৰ সময়ছোৱাত তেওঁ প্ৰশাসন আৰু সংস্কাৰ বিষয়ক কেইবাখনো অন্তৰ্দৃষ্টিসম্পন্ন আলোচনাত অংশগ্ৰহণ কৰে তিনিদিনীয়াকৈ অনুষ্ঠিত এই সন্মিলন যোৱা শুকুৰবাৰে আৰম্ভ হৈছিল সন্মিলনৰ যোগেৰে গাঁথনিগত দিশ আৰু আলোচনাৰ মাধ্যমেৰে ৰাষ্ট্ৰৰ উন্নয়নৰ বিষয়ত অগ্ৰাধিকাৰ দি কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত অংশীদাৰিত্ব শক্তিশালী কৰাৰ লক্ষ্য লোৱা হৈছে প্ৰধানমন্ত্ৰীৰ সমবায়ভিত্তিক সহযোগিতাৰ লক্ষ্য গুৰুত্ব দি এই সন্মিলনে এখন মঞ্চ হিচাপে সেৱা আগবঢ়াইছে যাৰ জৰিয়তে কেন্দ্ৰ আৰু ৰাজ্যসমূহে সহযোগিতাৰে ভৱিষ্যতৰ সৰ্বাত্মক বিকাশৰ দিশত আৰু মানৱ পুঁজি গঠনৰ ক্ষেত্ৰত সংহত ৰূপৰেখাৰ এটা আৰ্হি প্ৰস্তুত কৰিব পাৰে এই বৈঠকত বিকশিত ভাৰতৰ বাবে মানৱ ৰাজধানী বিষয়ত গুৰুত্ব আৰোপ কৰা হৈছে যাৰ জৰিয়তে কেন্দ্ৰ আৰু ৰাজ্যসমূহে অনুসৰণ কৰিবলগীয়া উত্তম পদ্ধতি আৰু কৌশলসমূহক সামৰি লোৱা হৈছে এই বিষয়বস্তুৰ অধীনত শিশুৰ প্ৰাক প্ৰাথমিক শিক্ষা স্কুলীয়া শিক্ষা দক্ষতা উচ্চ শিক্ষা ক্ৰীড়া আৰু সহ পাঠ্যক্ৰমভিত্তিক কাৰ্যসূচীত গুৰুত্ব আৰোপ কৰা হৈছে সন্মিলনত ছটা বিশেষ বিষয় সন্দৰ্ভত গুৰুত্ব আৰোপ কৰি বিশেষ অধিৱেশন অনুষ্ঠিত হৈছে ইয়াৰ ভিতৰত শাসন সুবিধা দুৰ্যোগ প্ৰশমনত প্ৰযুক্তি স্মাৰ্ট যোগান শৃংখল আৰু বজাৰ সংযোগকৰণৰ বাবে কৃষিৰ অংশীদাৰিত্ব এখন ৰাজ্য এটা বিশ্বমানৰ পৰ্যটন স্থান আত্মনিৰ্ভৰ ভাৰত আৰু স্বদেশী আৰু বাও উগ্ৰবাদৰ ভৱিষ্যতৰ বাবে কৌশল আদি বিষয়সমূহত গুৰুত্ব আৰোপ কৰা হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আজি দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব ভ্ৰমণকালত শ্ৰীশ্বাহে গুৱাহাটী আৰু বটদ্ৰৱাত কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব তেওঁ কাইলৈ নগাঁও জিলাৰ বটদ্ৰৱাত অসম চৰকাৰে নতুনকৈ নিৰ্মাণ কৰি উলিওৱা ঐতিহাসিক বটদ্ৰৱ প্ৰকল্প উদ্বোধন কৰিব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাক কলা সংস্কৃতি আৰু আধ্যাত্মিকতাৰ অন্যতম প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লগতে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ কৰি তোলাত এই প্ৰকল্পই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে গৃহমন্ত্ৰী শ্ৰীশ্বাহে একেদিনাই গুৱাহাটীৰ নতুন আৰক্ষী আয়ুক্তালয় আৰু খানাপাৰাত নৱনিৰ্মিত জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ উদ্বোধন কৰিব 5,000 আসনযুক্ত এই প্ৰেক্ষাগৃহ উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম বৃহৎ প্ৰেক্ষাগৃহ হিচাপে পৰিগণিত হ'ব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কাইলৈ বিয়লি 4 বজাত আয়োজিত এটা অনুষ্ঠানত প্ৰেক্ষাগৃহটো উদ্বোধন কৰিব আনহাতে আৰক্ষী আয়ুক্তালয়ৰ নৱনিৰ্মিত 8-মহলীয়া ভৱনটো উন্নত প্ৰযুক্তিৰে সজ্জিত কৰা হৈছে ইয়াত অন্যান্য সা সুবিধাৰ লগতে গুৱাহাটী স্মাৰ্ট চিটি প্ৰকল্পৰ জৰিয়তে নিৰ্মিত মহানগৰীৰ 2,000 অধিক CCTV নিৰীক্ষণেৰে সমৃদ্ধ সংহত নিয়ন্ত্ৰণ আৰু নিৰ্দেশনা কেন্দ্ৰ থাকিব ভৱনটোৰ 4th মহলাত থকা এই কেন্দ্ৰটো গৃহমন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰিব শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা কংগ্ৰেছে একমাত্ৰ নিৰ্বাচনী লাভালাভৰ বাবে ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিতকৰণ আইন 2025ত মহাত্মা গান্ধীৰ নাম অন্তৰ্ভুক্ত কৰিছিল বুলি কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে অভিযোগ উত্থাপন কৰিছে। ভূপালত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীচৌহানে কয় যে কংগ্ৰেছ চৰকাৰৰ দিনত মহাত্মা গান্ধীৰ ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিতকৰণ আইন দুৰ্নীতিৰ আন এটা নাম হৈ পৰিছিল। তেওঁ কয় যে কংগ্ৰেছ দলে বাৰে বাৰে এম জি এনৰেগাৰ বাজেট হ্ৰাস কৰিছিল। তেওঁ লগতে বিৰোধী দলটোৱে নিৰ্বাচনী মুনাফাৰ বাবে মহাত্মা গান্ধীৰ নাম ব্যৱহাৰ কৰি আহিছে বুলি অভিযোগ তোলে। মন্ত্ৰীগৰাকীয়ে কয় যে শ্ৰমিকসকলে যাতে পৰ্যাপ্ত কাম লাভ কৰে সেয়া নিশ্চিত কৰাৰ বাবে 1,51,000 কোটিৰো অধিক টকা আবণ্টন কৰা হৈছে। তেওঁ কয় যে ভাৰতবৰ্ষক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে গাঁওসমূহৰ উন্নয়নত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে আৰু গ্ৰামীণ এলেকাত গাঁও পঞ্চায়তৰ জৰিয়তেই উন্নয়নমূলক সকলো কাম পৰিচালিত কৰা হ'ব। ইউ পি এ চৰকাৰে এম জি এনৰেগাৰ অধীনত মাত্ৰ 2,13,000 কোটি টকা ব্যয় কৰাৰ বিপৰীতে নৰেন্দ্ৰ মোদী চৰকাৰে 8,53,000 কোটি টকা ব্যয় কৰা বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। শ্ৰীচৌহানে কয় যে বিকশিত ভাৰত গ্ৰামীণ নিয়োগ আৰু জীৱিকা নিশ্চিতকৰণ অভিযান জি ৰামজী আঁচনিৰ অধীনত সিদ্ধান্তসমূহ দিল্লীত নহয় বৰং গাঁও পৰ্যায়ত গ্ৰহণ কৰা সিদ্ধান্ত লোৱা হৈছে। তেওঁ কয় যে গাঁও পঞ্চায়তসমূহে একেলগে বহি তেওঁলোকৰ উন্নয়নৰ পৰিকল্পনা প্ৰস্তুত কৰিব। আঁচনিখনৰ অধীনত নিশ্চিত কৰ্মদিন 100-125 দিনলৈ বৃদ্ধি কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয় যে নতুন আইনখনত নিৰ্ধাৰিত সময়ৰ ভিতৰত কাম প্ৰদান নকৰিলে নিবনুৱা ভাট্টা প্ৰদানৰো ব্যৱস্থা আছে। মন্ত্ৰীগৰাকীয়ে কয় যে নতুন আইনখনৰ অধীনত স্বচ্ছ আৰু সময় নিৰ্ধাৰিত ধনাদায় সম্পত্তিৰ সৃষ্টি আৰু জীৱিকাৰ সৈতে জড়িত কাৰ্যৰ মাধ্যমেৰে নিৰন্তৰ আয় সুনিশ্চিত কৰাত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। ম্যানমাৰত আজি সাধাৰণ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। 3টা পৰ্যায়ত হ'বলগীয়া এই নিৰ্বাচনত 2য় পৰ্যায়ৰ বাবে 11 জানুৱাৰীত আৰু 3য় পৰ্যায়ৰ বাবে 25 জানুৱাৰীত ভোটগ্ৰহণ কৰা হ'ব। দেশখনত সামৰিক অভ্যুত্থানৰ বাবে নোবেল বঁটাপ্ৰাপক আং ছাং ছু কি চৰকাৰৰ পতনৰ 5 বছৰ পাছত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছে। দেশখনৰ জনসাধাৰণে এই সামৰিক অভ্যুত্থানৰ ব্যাপক বিৰোধিতা কৰিছিল। আজি দেশখনৰ 330ৰ ভিতৰত 120টা সমষ্টিত ভোটগ্ৰহণ হোৱাৰ কথা আছিল যদিও 56টা সমষ্টিত ভোটগ্ৰহণ বাতিল কৰা হৈছে। এইবাৰৰ নিৰ্বাচনত 6টা দলে সকলো সমষ্টিতে প্ৰাৰ্থী থিয় কৰাইছে। নিৰ্বাচনত ম্যানমাৰৰ সংসদ নেচনেল লেজিছলেচাৰৰ 2 সদনৰ লগতে ৰাজ্যিক আৰু আঞ্চলিক বিধানসভাৰ 1,100ৰো অধিক আসনৰ বাবে প্ৰায় 5,000গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। আং ছাং ছু কি আৰু তেওঁৰ দলে নিৰ্বাচনত অংশগ্ৰহণ কৰা নাই। ম্যানমাৰৰ সেনাবাহিনীয়ে 2020চনৰ নিৰ্বাচনত ভোটদাতা পঞ্জীয়নৰ ক্ষেত্ৰত ব্যাপক অনিয়ম হোৱা বুলি অভিযোগ তুলি 2021চনৰ 1 ফেব্ৰুৱাৰীত ক্ষমতা হস্তগত কৰিছিল। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদ BCCIয়ে 15 জানুৱাৰীৰ পৰা 6 ফেব্ৰুৱাৰীলৈ জিম্বাবৱে আৰু নামিবিয়াত হ'বলগীয়া পুৰুষৰ 19 বছৰ অনূৰ্ধ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ বাবে 15জনীয়া দল ঘোষণা কৰিছে। সেই অনুসৰি আয়ুষ মাহাত্ৰেক অধিনায়ক আৰু য়ুহান মালহোত্ৰাক উপ অধিনায়কৰ দায়িত্ব অৰ্পণ কৰা হৈছে। বৈভৱ সূৰ্যবংশী, আৰঞ্জাৰ্ছ আৰু অভিজ্ঞান কুণ্ডুকো দলত স্থান দিয়া হৈছে। 5বাৰ প্ৰতিযোগিতাৰ খিতাপ দখল কৰা ভাৰত অহা 15 জানুৱাৰীত হ'বলগীয়া নিজৰ প্ৰথমখন খেলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সন্মুখীন হ'ব। ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ মহিলা টি20 ক্ৰিকেট শৃংখলাৰ 4ৰ্থখন খেল আজি তিৰুৱনন্তপুৰমত অনুষ্ঠিত হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। ভাৰতে সম্প্ৰতি 3-0 ফলাফলেৰে এই 5খনীয়া শৃংখলাত অপ্ৰতিৰোধ অগ্ৰগতি লাভ কৰিছে। শৃংখলাৰ 5ম তথা অন্তিমখন খেল অহা মঙলবাৰে এই একেটা স্থানতে অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব। প্ৰধানমন্ত্ৰীয়ে আজি নতুন দিল্লীত অনুষ্ঠিত মুখ্য সচিবসকলৰ ৰাষ্ট্ৰীয় সন্মিলনত অধ্যক্ষতা কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কাইলৈ অসমৰ ঐতিহাসিক বটদ্ৰৱা প্ৰকল্প উদ্বোধন কৰিব আৰু BCCIয়ে পুৰুষৰ 19 বছৰ অনূৰ্ধ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ বাবে 15জনীয়া দল ঘোষণা কৰিছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।